নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাজ্য চৰকাৰে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত থকা নিয়মাৱলী অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি 18 বছৰৰ ঊৰ্ধৰ আধাৰৰ বাবে আবেদন কৰা লোকৰ তথ্যপাতিসমূহ অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব আৰু জিলা আয়ুক্তইহে তেওঁলোকক আধাৰ কাৰ্ড প্ৰদান কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অসম মন্ত্ৰীসভাৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বাংলাদেশৰ পৰা অবৈধভাৱে অসমলৈ অহা লোকে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। আধাৰ কাৰ্ডৰ বাবে আবেদন কৰোতে অথবা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত জন্মৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ বৈঠকত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। নামঘৰ, মন্দিৰ, মহিলা সমিতি আদিৰ বাবে ভূমি অধিকাৰত অনুমোদন জনোৱা হয়। তদুপৰি শিক্ষানুষ্ঠান আৰু সামাজিক সাংস্কৃতিক সংগঠনৰ বাবে 1000ৰো অধিক ভূমি অধিকাৰত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই এতিয়াৰে পৰা জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া লটাৰীৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে মৰাণ আৰু মটক স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত কেৱল মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোককহে ভোটদানৰ অধিকাৰ প্ৰদানৰ বিষয়টোতো মন্ত্ৰীসভাই অনুমোদন জনায়। গোলাঘাট জিলাৰ বোকাখাটৰ হাবজুৰি পানবাৰী নিগমৰ চি আৰ পি এফ চৌহদত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত ৰূপজ্যোতি দাস নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ সৈতে জড়িতৰ সন্দেহত আৰক্ষীয়ে আলফা স্বাধীনৰ দুজন লিংকমেনকো আটক কৰিছে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে লিংকমেন দুজনৰ তেজপুৰৰ পৰা আটক কৰা হৈছে। উল্লেখযোগ্য যে পানবাৰী চি আৰ পি এফৰ কেম্পত ৰূপজ্যোতি দাসৰ সৈতে অংকুৰ দাস নামৰ আন এগৰাকী যুৱকো গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত আছিল। বোকাখাটৰ গ্ৰেনেড বিস্ফোৰণৰ তদন্তৰ পম খেদি লখিমপুৰ আৰক্ষীয়েও এটা গ্ৰেনেড উদ্ধাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। এই ক্ষেত্ৰত অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অভিযান অব্যাহত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ অন্তৰ্গত আৰিমুৰা এলেকা বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সূত্ৰই জনোৱা মতে ডিব্ৰুগড় আৰু নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনাৰ ফলত কাজিৰঙাতো জলস্তৰ বৃদ্ধি হোৱাৰ আশংকা হৈছে। সেয়েহে সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাজিৰঙাৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে 144 ধাৰা বলবৎ কৰাৰ লগতে কৰিডৰসমূহত বেৰিকেড স্থাপন কৰা বনকৰ্মী মোতায়েন কৰিছে। বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰত ওখ স্থানত আশ্ৰয় ল'বলৈ ওলাই যোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যিক স্তৰৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ গাড়ী চলোৱা দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা ডিমা হাছাও আৰু বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰে এটা নতুন তাৰিখত তেওঁলোকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ডিমা হাছাও জিলাৰ অন্তৰ্গত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু লামপুৰৰ মাজত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে যোগাযোগ ব্যাহত হোৱাত প্ৰাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে। এনে প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰৱেশ পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰসহ ইমেইলযোগে প্ৰেৰণ কৰিবলৈ আহান জনোৱা হৈছে। প্ৰাৰ্থীসকলে slrc3assam@gmail.com আয়োগলৈ সংশ্লিষ্ট তথ্যপাতি প্ৰেৰণ কৰিব পাৰিব। অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ অৰ্থসাহাৰ্যৰে মাজুলী মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আজিৰে পৰা আৰম্ভ হৈছে। মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান বিভাগ আৰু ইক' ক্লাব তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰখন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই উদ্বোধন কৰে। অনুষ্ঠানত নতুন দিল্লীৰ টেৰিচাছৰ অধ্যাপক ডঃ শশীভূষণ ত্ৰিপাঠীয়ে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে। বিয়লিৰ ভাগত অনুষ্ঠিত 4খনকৈ আলোচনা সত্ৰত বহুকেইগৰাকী অধ্যাপক তথা গৱেষকে নিজৰ গৱেষণা পত্ৰ উপস্থাপন কৰে। এই আলোচনা চক্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 200 অংশগ্ৰহণকাৰীয়ে নিজৰ গৱেষণা পত্ৰ পাঠ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটীয়া পাৰৰ 147 নম্বৰ তৈলক্ষেত্ৰৰ গেছ নিৰ্গমন 16 দিনৰ পাছত অৱশেষত আজি বিশেষজ্ঞসকলে ৰোধ কৰিবলৈ সমৰ্থ হয়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা 12 জুনত আৰম্ভ হোৱা এই বিপদজনক গেছ নিৰ্গমন অ' এন জি চিৰ সংকট ব্যৱস্থাপনা দলে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহায়ত স্থায়ীভাৱে বন্ধ কৰিবলৈ সমৰ্থ হয়। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই। নমস্কাৰ।